এয়া আকাশবাণী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল আৰু ৰাজ্য চৰকাৰ প্ৰশাসনিক বিষয়া, জিলা নিৰ্বাচনী বিষয়াৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক, জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে জিলাই জিলাই প্ৰস্তুতি সম্পূৰ্ণ আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত কেৰেলাক হৰুৱাই ছাৰ্ভিচেছৰ খিতাপ দখল। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্বাচন আয়োগৰ এটা দলে আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ প্ৰশাসনিক বিষয়া তথা জিলা নিৰ্বাচনী বিষয়াসকলৰ সৈতে কেইবালানি আলোচনাত মিলিত হয়। উপ নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ নেতৃত্বাধীন চাৰিজনীয়া দলটোৱে প্ৰথমে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত ভাগ লয়। বৈঠকত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। এই আলোচনাৰ পাছতে দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতেও সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। দলটোৱে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক, প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু অন্য নিৰাপত্তাৰক্ষী সংস্থাসমূহৰ সৈতে সুৰক্ষাৰ বিষয় লৈ আলোচনা কৰে। অহা 17 ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সাধু আৰু ডঃ বিবেক যোশীৰ গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি ধৰ্মধ্বজা উত্তোলনৰ পাছতে ভাগৱত যাত্ৰা উলিওৱা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে সংসজানত উঠি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয় উদ্যোগত তিনিদিনীয়াকৈ বিকশিত ভাৰত শীৰ্ষক সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্যসূচীৰ লগতে মাল্টিমিডিয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে জিলাই জিলাই প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। চিৰাং জিলা শিক্ষা বিভাগে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলাখনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাৰ্থীসকলক পৰীক্ষাগৃহলৈ মোবাইল ফোন বা আন ইলেক্ট্ৰনিক সামগ্ৰী নিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত লোকৰ বাহিৰে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। উল্লেখযোগ্য যে চিৰাং জিলাৰ 13টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 10টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক এগৰাকী পাকিস্তানী এজেণ্ট বুলি অভিহিত কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংসদ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তানৰ নাগৰিক আলী তৌকীৰ শ্বেখ নামৰ এজন লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই সম্পৰ্কে তেওঁৰ হাতত ভালেমান প্ৰমাণ আছে। অসম আৰক্ষীৰ দ্বাৰা গঠিত এছ আই টিৰ প্ৰতিবেদনৰ আধাৰত চি আই ডিত এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ কয়। বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এছ আই টিৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা সময়ছোৱাত সাংসদ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তান ভ্ৰমণ আৰু পাকিস্তানৰ নাগৰিকৰ সৈতে কৰা যোগাযোগৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংবাদমেলত সদৰি কৰে। ৰাজ্যৰ বিভিন্ন জিলাত অহা 10 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ ফাইলেৰিয়া নিৰ্মূলকৰণ ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিশ্বনাথ জিলা চিকিৎসা বিভাগৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালীত প্ৰতিবছৰৰ দৰে এইবাৰো ফাইলেৰিয়া ৰোগৰ ঔষধ বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত কালি জিলা মেলেৰিয়া বিষয়া ডাঃ এলিজা ডেকাই এখন সংবাদমেলৰ আয়োজন কৰে। বিষয়াগৰাকীয়ে সংবাদমেলত এই ৰোগৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি জনসাধাৰণক ইয়াৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ই এবিধ পেৰাচাইটৰ পৰা হোৱা বেমাৰ। এই বেমাৰ হলে মানুহৰ হাত ভৰি ক্ৰমান্বয়ে ডাঙৰ হবলৈ ধৰে আৰু পাৰ্মানেণ্টলি মানুহজন ডিজেবল হৈ যায়। গতিকে এই বেমাৰটোৰ কোনো ট্ৰিটমেণ্ট নাই আৰু মহে কামুৰিলে এই বেমাৰটো হয়। যদি কোনোবা এজন মানুহ এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়, তেওঁক যদি কিউলেক্স মহে কামুৰি এজন সুস্থ মানুহক কামোৰে, তেতিয়াহ'লে এই পেৰাচাইটটো ইজন মানুহলৈ ট্ৰেন্সমিট হয়। আৰু সেই সুস্থ মানুহজনৰ শৰীৰত যেতিয়া এই পেৰাচাইটৰ যোনবোৰ পোৱালি, যাক কোৱা হয় মাইক্ৰোফাইলেৰিয়া, সেই মাইক্ৰোফাইলেৰিয়াই কি কৰে, সেই মানুহজনক গৈ যেতিয়া আক্ৰান্ত হয়, ইয়াৰ বেমাৰৰ লক্ষণ দেখা দিবলৈ 6-8 বছৰ সময় লাগে। আৰু লাহে লাহে তেওঁ কি হ'ব, নিৰ্দিষ্ট ভৰিটো বা হাতটো লাহে লাহে তেওঁ ডাঙৰ হ'বলৈ ধৰে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ জমা দিবলৈ ডিমা হাছাও জিলা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। হাফলং বিধানসভা সমষ্টিত শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে। বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বাহিৰে সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ এই নিৰ্দেশনাটোত কোৱা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI সচিব দেৱজিৎ শইকীয়াই আজি বৰপেটা বাৰাদীৰ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম আৰু একাডেমী উদ্বোধন কৰে। অসম ক্ৰিকেট সন্থাই প্ৰায় 33 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা এই প্ৰকল্পত অনুশীলনৰ বাবে 10খন উইকেট ক্ষেত্ৰ আছে। ক্ৰিকেট একাডেমীখনত বৰ্তমান 25জন খেলুৱৈ থাকিব পৰা হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে। অহা ছমাহৰ ভিতৰত 100জন খেলুৱৈ থাকিব পৰা হোষ্টেলৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি BCCI সচিবগৰাকীয়ে প্ৰকাশ কৰিছে। শ্ৰীশইকীয়াই কয় যে এই ক্ৰিকেট ষ্টেডিয়ামে খেলুৱৈসকলৰ প্ৰতিভা বিকাশত যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে অসম ক্ৰিকেট সন্থাই সমগ্ৰ ৰাজ্যতে 6খন একাডেমী নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ঢকুৱাখানা আৰু চিলাপথাৰত অনুষ্ঠিত 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ছাৰ্ভিচেছে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত ছাৰ্ভিচেছ দলে কেৰেলাক 1-0 গলত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত গ'ল শূন্যভাৱে সামৰণি পৰা খেলখনৰ অতিৰিক্ত সময়ৰ 109 মিনিটত ছাৰ্ভিচেছৰ হৈ অভিষেক পাৱাৰে একমাত্ৰ গ'লটো দিয়ে। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত নিউজিলেণ্ডে আফগানিস্তানক 5 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 183 ৰাণ নিউজিলেণ্ডে 13টা বল বাকী থকা অৱস্থাত 5টা উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়। দলৰ হৈ টিম ছেফাৰ্টে 65 আৰু গ্লেন ফিলিপছে 42 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে আফগানিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 6টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। ইপিনে মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ দ্বিতীয়খন খেলত ইংলেণ্ডে নেপালক জয়ৰ বাবে 185 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। একেদৰে সন্ধিয়া 7 বজাত কলম্বোৰ আৰ প্ৰেমাদেচা ষ্টেডিয়ামত হ'বলগীয়া তৃতীয়খন খেলত শ্ৰীলংকাই আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব। স্পেইনৰ আলিকান্তত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত লাভলিনা বৰগোহাঁই 75 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। অলিম্পিক পদকজয়ী তাৰকা খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ মেৰি স্মিথক পৰাস্ত কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে। কালি অনুষ্ঠিত ছেমি ফাইনেলত লাভলিনাই ৱেলছৰ ৰোজি এক্লোছক 5-0 পইণ্টত পৰাস্ত কৰে। বৰপেটা জিলাৰ সৰভোগৰ নিবাসী প্ৰবীণ নেতা মনোৰঞ্জন ভূঞাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 91 বছৰ। বৰপেটা জিলাৰ ৰূপসী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনোৰঞ্জন ভূঞা অসমৰ শ্ৰমিক আন্দোলনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল আৰু ৰাজ্য চৰকাৰৰ প্ৰশাসনিক বিষয়া জিলা নিৰ্বাচনী বিষয়াৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক। জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে জিলাই জিলাই প্ৰস্তুতি সম্পূৰ্ণ। আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত কেৰেলাক হৰুৱাই ছাৰ্ভিচেছৰ খিতাপ দখল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।